له دعوة الحق والذين يدعون من دونه لا يستجيبون لهم بشيء إلا كباسط كفيه إلى الماء ليبلغ فاه وما هو ببالغه وما دعاء الكافرين إلا في ضلال
খুদ্ৰ আহ্বান তেওঁৰেই। যিসকলে তেওঁৰ বাহিৰে আনক আহ্বান কৰে সিহঁতে সিহঁতৰ আহ্বানত অকণো সঁহাৰি নিদিয়ে, বৰং সিহঁতে দৃষ্টান্ত হৈছে সেই ব্যক্তিৰ দৰে যিজনে পানীৰ ফালে হাত প্ৰসাৰিত কৰি আহ্বান কৰে যাতে তাৰ মুখলৈ পানী আহে, অথচ এনেকৈ পানী লাভ কৰাটো সম্ভৱ নহয়। প্ৰকৃততে কাফিৰসকলৰ আহ্বান কেৱল ভ্ৰষ্টতাতেই নিপতিত।